এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে ওৰিয়ানঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি কাজিৰঙাৰ তৃণভূমি পক্ষী গণনাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগক প্ৰধানমন্ত্ৰীৰ ভূয়সী প্ৰশংসা দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত আয়োজিত দেশভক্তি দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা সম্পন্ন কোকৰাঝাৰত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কিংবদন্তী খেলুৱৈ সুনীল ছেত্ৰীৰ অংশগ্ৰহণ আৰু অল্ড ট্ৰেফৰ্ডত চতুৰ্থখন টেষ্ট মেচৰ ড্ৰৰে সমাপ্ত ওৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি পাইছে আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ শ এক্সকেভেটৰ সাজু কৰিছে উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 70% লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল মধুপুৰ খেৰবাৰী পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটোক খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়াই দিছে ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক 7 দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় 11,000 বিঘাভূমি দখলমুক্ত কৰা হ'ব মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেঘেৰীবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্ৰশাসন সাজু হৈছে ইপিনে নগাঁও জিলাৰ হাতীচুং মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে হাতীচুং মৌজাৰ গৰৈমাৰী পথৰ কিছামতৰ 72 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম কিছামতৰ 62 আৰু 63 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি পক্ষী গণনাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতৰ 124 সংখ্যক খণ্ডত কালি ভূয়সী প্ৰশংসা কৰে প্ৰথমবাৰৰ বাবে কৰা এই সমীক্ষাত 43টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা গৈছে এই সমীক্ষাত কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে শব্দ বাণীবদ্ধ কৰা কিছু আহিলা স্থাপন কৰাৰ পাছত তাত বাণীবদ্ধ হোৱা শব্দসমূহ বিশ্লেষণ কৰা হয় এই পদক্ষেপৰ সৈতে জড়িত সমগ্ৰ দলটোক প্ৰশংসা কৰি শ্ৰীমোদীয়ে দেশৰ জৈৱ বিচিত্ৰতাৰ আন্তৰ্জাতিক স্বীকৃতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপসমূহৰ সংবৰ্ধন হোৱা উচিত বুলি মত প্ৰকাশ কৰে শ্ৰীমোদীয়ে কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্যৰ কথা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থানৰ বিষয়েও উল্লেখ কৰে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী সুদক্ষ বক্তা লেখক আৰু চিকাৰী দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস ৰাজ্য চৰকাৰৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই বিষয়ে জনাইছে আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই
অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথিত আজি ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পালন কৰা হ'ব এই উপলক্ষে ভৰলুমখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত পুৱাৰ ভাগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ইয়াৰ পিছতে দিনৰ 11 বজাৰ পৰা অসম সচিবালয়ৰ লোকসেৱা ভৱনৰ সভাকক্ষত এখন মুকলি সভা অনুষ্ঠিত হ'ব এই সভাত শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাক্টৰ অনুজ পেগু তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকিব ইপিনে দেশভক্তি দিৱসৰ লগত সংগতি ৰাখি কালি তথ্য আৰু জনসংযোগ বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এখন বৃহৎ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল এই কুইজ প্ৰতিযোগিতাত বিজয়ীসকলক আজি দেশভক্তি দিৱসৰ মূল সভাত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব উল্লেখযোগ্য যে 2021 চনৰ পৰা দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত দেশভক্তি দিৱস উদযাপন কৰি অহা হৈছে
দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত কালি অনুষ্ঠিত দেশভক্তি কুইজ প্ৰতিযোগিতাত ৰাজ্যৰ লগতে কেৰালা দিল্লী আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1,200 গৰাকী প্ৰতিযোগীৰে গঠিত মুঠ 348টা দলে অংশগ্ৰহণ কৰে বিশিষ্ট কুইজ পৰিচালক অচিন্ত শৰ্মাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখন প্ৰাথমিক আৰু চূড়ান্ত 2টা পৰ্যায়ত অনুষ্ঠিত হয় প্ৰাথমিক পৰ্যায়ত অনুষ্ঠিত লিখিত পৰীক্ষাৰ পৰা 6টা দলক চূড়ান্ত পৰ্যায়লৈ বাছনি কৰা হয় দ্য থ্ৰী বডি প্ৰব্লেম এণ্ড ডাব দলটোৱে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ছাৰে জাহাজে আচ্ছা দলটোৱে দ্বিতীয় আৰু গডৰ দলটোৱে তৃতীয় বিজয়ীৰ সন্মান লাভ কৰে প্ৰতিযোগিতাৰ আৰম্ভণিতে তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাই প্ৰতিযোগীসকলক আদৰণি জনোৱাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকায়ো প্ৰতিযোগীসকলক শুভেচ্ছা জনায় সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ আজি উপজা দিন 1932 চনত যোৰহাটত জন্মগ্ৰহণ কৰা কবিগৰাকীৰ পিতৃ আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচাৰ্য বহু মননশীল কবিতাৰে অসমীয়া কাব্যজগত চহকী কৰাৰ লগতে কাব্যপ্ৰেমীসকলক মুগ্ধ কৰি ৰখা হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম পুথিখন 1957 চনত প্ৰকাশ পায় মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, তোমাৰ গান, সুগন্ধি পখিলা, ভালপোৱাৰ বোকামাটি আদি তেওঁৰ কেইখনমান কাব্যগ্ৰন্থ। বিষ্ণু ৰাভা বঁটা, ছোভিয়েট দেশ নেহৰু বঁটা, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা আদি বিভিন্ন বঁটাৰে সন্মানিত কবিগৰাকী প্ৰেম আৰু ৰ'দালিৰ কবিৰূপেও পৰিচিত। অসমৰ বিভিন্ন প্ৰান্তত আজি হীৰেণ ভট্টাচাৰ্যৰ উপজা দিন উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কালি শ্ৰীভূমি চহৰত 81 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই বৃহৎ প্ৰকল্পই শ্ৰীভূমি চহৰত খোৱা পানীৰ সমস্যা সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
শ্ৰীভূমি চহৰত আমি খোৱা পানীৰ প্ৰকল্পৰ কাৰণে প্ৰায় 81 কোটি টকা ব্যয়ৰে এটা নতুন প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি পূজন আৰু শিলান্যাস কৰিছো। শ্ৰীভূমি চহৰৰ এটা ডাঙৰ সমস্যা আছিল খোৱা পানীৰ সমস্যা, আৰু এই সমস্যা চহৰৰ প্ৰতিটো ৱাৰ্ডতে আছিল, প্ৰতিটো অঞ্চলতে পানীৰ অভাৱ আছিলে। চহৰৰ প্ৰায় 27টা ৱাৰ্ডৰ আমি সকলোতে পানী দিব পৰাকৈ 18 MLDৰ এটা নতুন প্ৰকল্পৰ কাৰণে DPR তৈয়াৰ হ'ল, টেণ্ডাৰ হ'ল আৰু এই প্ৰকল্পৰ আমি ভূমি পূজন কৰিলোঁ, শিলান্যাস কৰিলোঁ।
অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষণ ৰূপাল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামৰূপ জিলাৰ লংটুৰি পাহাৰ অঞ্চলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বকু লাংপি সংযোগী পথটো এতিয়াও মুকলি হোৱা নাই। অঞ্চলটোত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ শিল বাগৰি পৰাত শনিবাৰৰ পৰা পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। পথটো বন্ধ হোৱাৰ ফলত কাষৰীয়া জনজাতীয় অঞ্চলৰ ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে। এই বিষয়ত অধিক তথ্যৰ সৈতে এয়া আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস।
কামৰূপ জিলাৰ বকুচৰ্গা সমষ্টিৰ অন্তৰ্গত একমাত্ৰ পাহাৰীয়া অঞ্চল বকু লাম্পি সংযোগী পথটো শনিবাৰে লংটুৰি পাহাৰ অঞ্চলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে। যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বকুৰ পৰা প্ৰায় 18 কিলোমিটাৰমান দূৰত্বত অৱস্থিত লংটুৰি অঞ্চলৰ পথটোত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ শিল বাগৰি পৰাত বন্ধ হয় পথটো। লাম্পি পথটো বন্ধ হোৱাৰ ফলত বিশেষকৈ গাৰো, খাচীয়া তথা গোৰ্খা সম্প্ৰদায়ৰ ৰাইজে যি তাত বসবাস কৰে সেই অঞ্চলটোৰ ৰাইজৰ বিপাঙত পৰিছে, কিয়নো খাদ্য সামগ্ৰী, চিকিৎসা তথা আন যিকোনো সামগ্ৰীৰ প্ৰয়োজন হ'লে এই অঞ্চলৰ লোকসকলে বকু বা গুৱাহাটী অভিমুখী যাব লাগে আৰু পথটো বন্ধ হৈ পৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। বকু লাম্পি পথটো সুৰক্ষাৰ বাবে বিগত দিনত অসম লোক নিৰ্মাণ বিভাগে গাৰ্ডৱালৰ কাম কৰি আছিল যদিও নেৰানেপেৰা বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত পুনৰ বন্ধ হৈ পৰে কামটো। শনিবাৰে লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী তথা অভিযন্তাৰ এটি দল ভূমিস্খলনৰ হোৱা অঞ্চলত পৰিদৰ্শন কৰে আৰু আজি বিয়লি ভাগত এই পথটো মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি আমাক জানিব দিয়ে।
ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতী আবাস জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত জোনাই সমষ্টিৰ অন্তৰ্গত 18খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া আৱাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰি লাভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিখন বিদ্যালয়লৈ প্ৰায় 4 কোটিকৈ টকা আবণ্টন হৈছে। উল্লেখযোগ্য যে জনজাতীয় অঞ্চলৰ গাঁওসমূহৰ উন্নয়নক লৈ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিক বাস্তৱত ৰূপায়িত কৰাৰ লক্ষ্যৰে ভৈয়াম জনজাতি উন্নয়ন নিগমে এই আঁচনিখন গ্ৰহণ কৰিছে। জোনাই সমষ্টিতে এই আঁচনিৰ অধীনত সৰ্বাধিক বিদ্যালয়ে আৱাসিক ভৱন নিৰ্মাণৰ মঞ্জুৰি লাভ কৰিছে। 29 জুলাইত সমগ্ৰ দেশতে একেলগে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া কাৰ্যসূচীৰ পূৰ্বে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে বিদ্যালয়সমূহৰ আৱাস নিৰ্মাণস্থলীসমূহ কালি পৰিদৰ্শন কৰে। সদ্যঘোষিত CUET স্নাতকোত্তৰ সমাজতত্ব বিভাগৰ প্ৰৱেশ পৰীক্ষাত ডিফুৰ শৈলজা সিংনাৰ্পিয়ে দেশৰ ভিতৰত 87 সংখ্যক স্থান লাভ কৰাৰ লগতে অসমৰ শিক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম স্থান সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে। শ্ৰী সিংনাৰ্পি ডিফুৰ বিশিষ্ট লেখক অজিত সিংনাৰ আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা গীতা হানচেপিৰ জীয়ৰী। ছাত্ৰীগৰাকীৰ এই সাফল্য তেওঁৰ গৃহ চহৰ ডিফুত আনন্দৰ লহৰ উঠিছে বুলি আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই জানিবলৈ দিছে। 134 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কালি কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিয়ে ব্যৰ্থতাৰে অভিযান আৰম্ভ কৰে। সেনাবাহিনীয়ে আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনত অভিষেক কৰাৰ সুযোগ লাভ কৰা ফুটবল দলটোৱে আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত 2-1 গলৰ ব্যৱধানত পৰাস্ত হয়। খেলখনৰ 22 মিনিটতে মৰ্ণিং ষ্টাৰৰ খেলুৱৈয়ে ৰঙা কাৰ্ড লাভ কৰাত বাকী সময়খিনি 10 জনেহে খেলিবলগীয়া হয়। ইয়াৰ পূৰ্বে কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্ৰী, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ লটে শ্বেৰিং আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। প্ৰতিযোগিতাত আজি কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত গ্ৰুপ বিৰ প্ৰথমখন খেলত মহমেদান স্পৰ্টিং দলে ডায়মণ্ড হাৰ্বাৰ এফ চিৰ বিৰুদ্ধে খেলিব। অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চতুৰ্থখন টেষ্ট মেচৰ ড্ৰৰে সমাপ্ত হয়। অন্তিম দিনা আয়োজক দল ইংলেণ্ডে ভাৰতৰ মাত্ৰ 2টা উইকেটহে দখল কৰিবলৈ সমৰ্থ হয়। চতুৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে 318 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পাছতে ইংলেণ্ডে প্ৰথম ইনিংছত 669 ৰান সংগ্ৰহ কৰি 311 ৰানৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয় ইনিংছত ভাৰতে 4টা উইকেটৰ বিনিময়ত 425 ৰান সংগ্ৰহ কৰে। ভাৰতৰ দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাই উৎকৃষ্ট প্ৰদৰ্শনেৰে ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হয়। জাদেজাই 185টা বলত অপৰাজিত 107 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৱাশ্বিংটন সুন্দৰে 206টা বলত অপৰাজয় 101 ৰান কৰে। ইয়াৰ পূৰ্বে শুভমন গিলে অধিনায়ক উচিত 103 ৰান আৰু কে এল ৰাহুলে 90 ৰানেৰে ভাৰতৰ স্কৰ বৰ্ডলৈ সহযোগ আগবঢ়ায়। ইংলেণ্ডৰ হৈ 5টা উইকেট দখল আৰু 141 ৰান সংগ্ৰহ কৰা বেন ষ্টকক প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। ভাৰত শৃংখলাত 2-1 ফলাফলত পিছপৰি আছে। শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল 31 জুলাইৰ পৰা আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত অন্যান্য খবৰসমূহৰ লগতে ৰাজ্যত অব্যাহত থকা উচ্ছেদ অভিযানৰ বিভিন্ন বাতৰিৰে শিৰোনাম দখল কৰিছে। শিৱসাগৰৰ 10টা জাতীয় সংগঠনে সংবাদমেল সম্বোধন কৰি ঐতিহাসিক চৰাইদেউৰ লগতে উজনিৰ বিভিন্ন অঞ্চল বেদখলকাৰীৰ কবলত পৰা বুলি দাবী কৰি চৰকাৰক উচ্ছেদ অভিযান চলোৱাৰ আহান জনাইছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পক্ষী সম্পৰ্কে প্ৰশংসা কৰাৰ পাছতেই ৰাজ্যিক বিজেপিয়ে আদৰণি জনোৱা বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। গোলাঘাটৰ উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ প্ৰশাসনে অন্তিম প্ৰস্তুতি চলোৱাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকততো এই বাতৰিটোৱে উৰিয়ামঘাটত যুদ্ধ সদৃশ পৰিৱেশ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। গুৱাহাটী মহানগৰীৰ ফটাশিলৰ কালাপানীত শতাধিক সন্দেহজনক লোকক বন বিভাগে উচ্ছেদৰ জাননী জাৰি কৰাৰ এটা বাতৰিয়ে আমাৰ অসম কাকতত শিৰোনাম দখল কৰিছে। উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনসা দেৱীৰ মন্দিৰত পদপিষ্ট হৈ কমেও 8 জন লোকৰ মৃত্যু হোৱা বাতৰিটোৱে আন কাকতসমূহৰ লগতে নিয়মীয়া বাৰ্তা দি আছাম ট্ৰিবিউন, দি টাইমছ অফ ইণ্ডিয়াত শিৰোনাম দখল কৰিছে। লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশীতা দাসৰ আম্মহননৰ ঘটনাৰ চি বি আই তদন্তৰ দাবীত কালি কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মনজিৎ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতা বৃদ্ধি। কাজিৰঙাৰ তৃণভূমি পক্ষী গণনাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগক প্ৰধানমন্ত্ৰীৰ ভূয়সী প্ৰশংসা। দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত আয়োজিত দেশভক্তি দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা সম্পন্ন। কোকৰাঝাৰত দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কিংবদন্তী খেলুৱৈ সুনীল ছেত্ৰীৰ অংশগ্ৰহণ। আৰু অল্ড ট্ৰেফৰ্ডত চতুৰ্থখন টেষ্ট মেচৰ ড্ৰৰে সমাপ্ত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।